এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসমত ষ্টাৰ্টআপৰ দিশত নতুন সম্ভাৱনাময় যুগৰ সূচনা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ঔদ্যোগিক বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ বিনিময় অনুষ্ঠানত অংশ লৈ ডঃ শৰ্মাই এইদৰে কয়, দ্বিতীয় এডভান্টেজ আছামত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ঔদ্যোগিকৰণৰ জৰিয়তে অসমক বিকশিত কৰাৰ দিশত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহবৰ বাবে ভূমি, বেংক, আন্তঃগাঁথনি আৰু শক্তি যোগানৰ দৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডঃ শৰ্মাই অতি কম ধনৰ বিনিময়ত ৰাজ্যৰ বাহিৰত চাকৰি কৰিবলৈ যোৱা যুৱক যুৱতীসকলক ঘূৰাই আনি নিজ ৰাজ্যতে কৰ্মসংস্থাপন দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। আজিৰ অনুষ্ঠানত 22,900 কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ বুজাবুজিৰ চুক্তিপত্ৰ বিনিময় সম্পন্ন হয়। ৰাজ্যৰ বিকাশৰ অংশীদাৰ হিচাপে কেইবাটাও খণ্ডত বৃহৎ বিনিয়োগৰ দিশত 20টা প্ৰকল্প আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰাৰ বাবে এই অনুষ্ঠানতে পদক্ষেপ গ্ৰহণ কৰা হয়। এই প্ৰকল্পসমূহে ঔদ্যোগিকৰণৰ নতুন পথ মুকলি কৰি কৰ্মসংস্থাপন সৃষ্টিৰ লগতে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় 13,000 পদত নিযুক্তি সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে সাক্ষাৎকাৰ, দক্ষতাৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া স্থান আৰু ইয়াৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদকে ধৰি নিযুক্তি প্ৰক্ৰিয়াৰ বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ডঃ শৰ্মাই এই সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্ৰা অব্যাহত আছে। দৰং জিলা নাগৰিক মঞ্চৰ উদ্যোগত আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ত্ৰিৰংগ যাত্ৰাৰ নেতৃত্ব দিয়ে। জিলাখনৰ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত মথনগুৰি নিমুৱাত উলিওৱা ত্ৰিৰংগ যাত্ৰাত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, বি টি আৰৰ পাৰিষদ গৌতম দাসকে ধৰি শতাধিক লোকে অংশ লয়। এই যাত্ৰাত অংশগ্ৰহণকাৰীসকল সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান আৰু ধ্বনিৰে ভাৰত মাতাৰ বন্দনা কৰে। বি টি আৰৰ সমাগত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন দলীয় সভাত অংশগ্ৰহণ কৰে। সভাত জিলাখনৰ বিজেপিৰ 6টা মণ্ডলৰ বহুসংখ্যক কৰ্মকৰ্তাই ভাগ লয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে বি টি আৰ নিৰ্বাচনৰ বাবে তেওঁলোক সাজু বুলি উল্লেখ কৰে। এই নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰতিখন জিলাতে দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰি মল্লবৰুৱাই বি টি আৰৰ নিৰ্বাচনত বিজেপিৰ মিত্ৰতা সন্দৰ্ভত দলীয় নেতৃত্বইহে সিদ্ধান্ত ল'ব বুলি আশা প্ৰকাশ কৰে। বৰপেটা জিলাৰ ডংৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই উদ্বেগজনক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি জলসম্পদ বিভাগৰ এটা উচ্চ পৰ্যায়ৰ দলে খহনীয়া হৈ থকা স্থানসমূহ পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ নেতৃত্বত দলটোৱে খহনীয়া হৈ থকা স্থানসমূহৰ ক্ষেত্ৰভিত্তিক বুজ লৈ তাৎক্ষণিকভাৱে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনসাধাৰণক আশ্বাস দিয়ে। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে আজি ধুবুৰী জিলাৰ বিলাচীপাৰাৰ পৰা ভুৱা চিম কাৰ্ডৰ বেহা চলোৱা এটা চক্ৰ উৎখাত কৰে। বিশেষ কাৰ্যবাহিনীয়ে এই সংক্ৰান্তত হাফিজুৰ ৰহমান নামৰ এজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আজি শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বাহনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 3,16,00,000 টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই মাদক দ্ৰব্যখিনি সৰবৰাহ কৰা এজন লোককো আটক কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি দিল্লী কেপিটেলছে গুজৰাট টাইটানছক জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কে এল ৰাহুলৰ 112 ৰাণৰ সহায়ত দিল্লীয়ে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 199 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত আজি ৰাজস্থানৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছক 10 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছে নিৰ্ধাৰণ কৰি দিয়া 220 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 209 ৰাণহে কৰিবলৈ সমৰ্থ হয়। পঞ্জাবৰ হৈ হৰপ্ৰীত ব্ৰাৰে 3টা উইকেট দখল কৰে। হৰপ্ৰীত ব্ৰাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।